বাতৰি পঢ়িছো বিশ্বাস শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে 13,966 কোটি টকাৰ 500 আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব আৰু পেৰিছ পেৰালিম্পিকৰ আজি পঞ্চম দিনা ভাৰতৰ পেৰা ছাত্ৰাল নীতিশ কুমাৰে সোণৰ পদক জয় কৰাৰ বিপৰীতে যোগেশ কাথুনিয়ে পুৰুষৰ ডিছকাছ থ্ৰত ৰূপৰ পদক অৰ্জন কৰে। কেন্দ্ৰীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে 13,966 কোটি টকাৰ 700 আঁচনিত অনুমোদন জনাইছে। কেবিনেটে আজি 2,817 কোটি টকা ব্যয় সাপেক্ষে ডিজিটেল কৃষি অভিযানত অনুমোদন জনায়। নতুন দিল্লীত বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কৃষকসকলৰ জীৱন উন্নত কৰাৰ উদ্দেশ্যে কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল কৃষি অভিযান বিকশিত কৰা হৈছে। ইপিনে কেবিনেটে কৃষকসকলৰ ব্যয় সাপেক্ষে খাদ্য আৰু পৰিপুষ্টি সুৰক্ষাৰ বাবে শস্য বিজ্ঞানতো অনুমোদন জনায়। চৰকাৰে লগতে 2,291 কোটি টকা ব্যয় সাপেক্ষে কৃষি শিক্ষা ব্যৱস্থাপনা তথা সমাজ বিজ্ঞানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি 1,202 কোটি টকা ব্যয় সাপেক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ উন্নত কৰি তোলা আৰু 1,115 কোটি টকা ব্যয় সাপেক্ষে প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা খণ্ড শক্তিশালী কৰি তোলাৰ সিদ্ধান্তও আজি কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰে। ইপিনে গুজৰাটৰ সানন্দত অৰ্ধ পৰিবাহী স্থাপনৰ বাবে কেনেছ ছেমিকন প্ৰাইভেট লিমিটেডৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায়। অৰ্ধ পৰিবাহী পৰিস্থিতি তন্ত্ৰৰ উন্নয়নৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 3,300 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী পি ৰাধাকৃষ্ণনে তেওঁক স্বাগতম জনায়। শ্ৰীমতী মুৰ্মুৱে ইয়াৰ পাছত কলবীৰ নিবাসিনী শ্ৰীমহালক্ষ্মী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি কোলহাপুৰৰ ৱাৰ্ণন নগৰত শ্ৰী ৱাৰ্ণন মহিলা সমবায় গোটৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ পুনেৰ ছিম্বায়'ছিছ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ 21 সংখ্যক সমাৱৰ্তনত অংশ ল'ব। তেওঁৰ লগতে মুম্বাইৰ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ শতবৰ্ষ উপলক্ষে আয়োজন কৰা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ শেষৰ দিনা শ্ৰীমতী মুৰ্মুৱে লাটুৰ উদ্গিৰত যুদ্ধ বিষয় উন্মোচন কৰাৰ লগতে চৰকাৰৰ কেতবোৰ আঁচনিৰ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্য ভৰ্তি অভিযান মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে বিজেপিয়ে হৈছে একমাত্ৰ দল যিয়ে ভাৰতীয় সংবিধানত উল্লেখ কৰা মূল্যবোধ অনুসৰি কাম কৰে। তেওঁ কয় যে দেশৰ প্ৰধান সেৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে সকলো দলীয় কাৰ্যকৰ্তাৰে অনুপ্ৰেৰণাৰ উৎস। তেওঁ লগতে কয় যে যেতিয়াই দলে তেওঁক বিচাৰে তেতিয়াই তেওঁ নিজৰ ব্যস্ত সূচীৰ পৰা সময় উলিয়াই দলৰ হৈ থিয় দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি কেৱল বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলেই নহয় বৰং আটাইতকৈ বেছি গণতান্ত্ৰিকভাৱে কাম কৰা দল। আন কোনো দলে বিজেপিৰ দৰে স্বচ্ছতাৰে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা নাই বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিজেপিৰ বাবে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তি সম্ভৱ হৈ উঠিব। আনহাতে দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দলৰ কাৰ্যকৰ্তাসকলে নিজৰ প্ৰতিশ্ৰুতিসমূহক কাৰ্যালয় ৰূপান্তৰিত কৰাৰ দৰকাৰ। উল্লেখযোগ্য যে বিজেপিয়ে নতুন সদস্য ভৰ্তি আৰু দলটোৰ বৰ্তমানৰ সদস্যসকলক পুনৰ নৱীকৰণ কৰাৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰিছে। আজিৰ পৰা 10 নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় অহা 25 ছেপ্টেম্বৰত সামৰণি পৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশত কমেও 10 কোটি নতুন সদস্য ভৰ্তিৰ অভিযান লক্ষ্য নিৰ্ধাৰণ কৰিছে। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। অসমৰ বিভিন্ন প্ৰান্ততো আজি বিজেপিয়ে সদস্যতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। তামোলপুৰ জিলাৰ নাগৰিজুলি আৰু দৰঙাজুলি পৰিষদীয় সমষ্টিত আজি দলটোৱে যোগদান সমাৰোহৰো আয়োজন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দলৰ কেইবাগৰাকীও নেতা কৰ্মীৰ উপস্থিতিত নাগৰিকলী পৰিষদীয় সমষ্টিত 875গৰাকী লোকে দলত যোগ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনে আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত পূৰ্বৰ দায়িত্বত থকা সচিব জয়দীপ মজুমদাৰে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়াই প্ৰথম দ্বিপাক্ষিক ব্ৰুনেই যাত্ৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীমজুমদাৰে কয় যে ভাৰত এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ব্ৰুনেই হৈছে গুৰুত্বপূৰ্ণ অংশীদাৰ। শ্ৰীমজুমদাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ আৰু পৰশুলৈ দেশখন ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত ব্ৰুনেইৰ সৈতে নতুন সহযোগিতা তথা সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। ভাৰতে ব্ৰুনেইৰ সৈতে এটা বন্ধুত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিছে। দেশখনৰ সৈতে প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, মহাকাশ প্ৰযুক্তি, স্বাস্থ্য সামৰ্থ বৃদ্ধি, সংস্কৃতি আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৰ্তাই ৰাখিছে। ৰুৰিত 14,000ৰো অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে বুলি উল্লেখ কৰি সচিবগৰাকীয়ে কয় যে চিকিৎসক, শিক্ষক আদি বৃত্তিৰে ভাৰতীয়সকলে ব্ৰুনেইৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ দিশত অৱদান আগবঢ়াই আহিছে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৱঙৰ আমন্ত্ৰণ মৰ্মে 4 আৰু 5 ছেপ্টেম্বৰত ছিংগাপুৰ ভ্ৰমণ কৰিব। ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সহযোগিতা, আঞ্চলিক আৰু গোলকীয় পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত নেতা দুয়োগৰাকীয়ে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিংগাপুৰৰ সম্পৰ্কত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আছিয়ান দেশসমূহৰ ভিতৰত ছিংগাপুৰ হৈছে ভাৰতৰ বৃহৎ বাণিজ্যিক অংশীদাৰ আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উৎস। জম্মু কাশ্মীৰৰ পাঞ্চি হেলিপেডৰ সমীপত মাতা বৈষ্ণদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন হোৱাৰ ফলত দুগৰাকী মহিলা তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে এটি কন্যা শিশু গুৰুতৰভাৱে আহত হয়। ভূমিস্খলনৰ ফলত পথছোৱাত এটা বৃহৎ শিল বাগৰি পৰাৰ ফলত এগৰাকী তীৰ্থযাত্ৰী ঘটনাস্থলীতে নিহত হয়। আনহাতে চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাতে আনগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আহত শিশুটিৰ চিকিৎসা অব্যাহত আছে। পেৰিছ পেৰালিম্পিকৰ আজি পঞ্চম দিনা ভাৰতৰ পেৰা ছাটলাৰ নীতিশ কুমাৰে পুৰুষৰ ছিংগলছ এছ এল চি শাখাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনৰ ডেনিয়েল বেথেলক পৰাস্ত কৰি সোণৰ পদক জয় কৰে। নীতিশ কুমাৰে বেথেলক 21-14, 18-21, 23-21 ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ভাৰতৰ পদক তালিকাত মুঠ 9টা পদক সংযোজন হয়। ইয়াৰ পূৰ্বে যোগেশ কাথুনিয়াই পুৰুষৰ ডিষ্টাৰ্ছ থ্ৰ এফ 56 ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই জয়ৰ বাবে যোগেশ কাথুনিয়াক শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে খেলুৱৈগৰাকীয়ে একেৰাহে দুখন পেৰাঅলিম্পিকত পদক জয় কৰি নিজৰ দৃঢ়তা আৰু একাগ্ৰতা প্ৰমাণ কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়েও খেলুৱৈগৰাকীক শুভেচ্ছা জনায়। আনহাতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মন্দেভিয়ে ডিস্কাছত ৰূপৰ পদক লাভ কৰাৰ বাবে যোগেশ কাথুনিয়াক সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জনাই কয় যে এথলীটগৰাকীয়ে এই পদক জয় কৰি নিজৰ সংকল্প আৰু দৃঢ়তাক প্ৰতিফলিত কৰিলে। তেওঁ জনসাধাৰণক দেশক পুনৰবাৰ গৌৰৱান্বিত কৰা চেম্পিয়নগৰাকীৰ বিজয়ক উদযাপন কৰাৰ বাবে আহ্বান জনায়। আনহাতে পেৰা ছাটলাৰ থুলা সিঙাথিন মুৰুগেশানে আন এটা পদক নিশ্চিত কৰিছে। মুৰুগেশানে মহিলাৰ একক শাখাৰ এছ ইউ 5 বেডমিণ্টন প্ৰতিযোগিতাত মনীষা ৰমাদাসক যোৱা নিশা 23-21 ছেটত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত ছাত্ৰগৰাকী চীনৰ য়াং কিউজাৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰাঅলিম্পিকত সোণৰ পদক জয় কৰা অৰ্বনী লেখাৰাৰ সৈতে বাৰ্তালাপ কৰি খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈগৰাকীক প্ৰদৰ্শনৰ প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত জীৱনৰ বাবেও শুভেচ্ছা জনায়। প্ৰতিযোগিতাত ভাৰতে এই পৰ্যন্ত 2টা সোণ, 3টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকসহ মুঠ 9টা পদক লাভ কৰিছে। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে 13,966 কোটি টকাৰ 7খন আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া মহাৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি কোলহাপুৰত উপস্থিত হয়। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সদস্যভৰ্তি অভিযান মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব আৰু পেৰিছ পেৰাঅলিম্পিকৰ আজি পঞ্চম দিনা ভাৰতৰ পেৰা ছাটলাৰ নীতিশ কুমাৰে সোণৰ পদক জয় কৰাৰ বিপৰীতে ৰুদেশ কাথুনিয়াই পুৰুষৰ ডিস্কাছত ৰূপৰ পদক অৰ্জন কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।